ইফিচিয়া পত্ৰ 3 অধ্যায় অনা ইহুদীসকলৰ কাৰণে পৌলৰ কাম। এইকাৰণে মই পৌল আপোনালোক অনা ইহুদীসকলৰ কাৰণে খ্ৰীষ্ট যীশুৰ এজন বন্দী। আপোনালোকে শুনিছে যে আপোনালোকৰ কাৰণে ঈশ্বৰৰ অনুগ্ৰহৰ কাৰ্যৰ ভাৰ তেওঁ মোক দিলে। ঈশ্বৰে তেওঁৰ সত্যৰ নিগুঢ়ত্ব মোক জানিবলৈ দিলে। এই বিষয়ে মই আপোনালোকলৈ আগেয়ে অলপ লিখিছিলোঁ। আপোনালোকে সেইবোৰ পঢ়িলে খ্ৰীষ্টীয় সম্বন্ধীয় সত্যৰ এই নিগুঢ়ত্বত মোৰ অন্ত দৃষ্টি বুজিব পাৰিব। সেই নিগুঢ়ত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্ৰ ভাওবাদী আৰু পাচনীসকলৰ ওচৰত প্ৰকাশ কৰা হ'ল, আগৰ যুগৰ ব্যক্তিসকলৰ ওচৰত সেই ভাৱত জনোৱা হোৱা নাছিল। সেই নিগুঢ়ত্ব এই শুভবাৰ্তাৰ দ্বাৰাই অনা ইহুদীসকল খ্ৰীষ্ট যীশুত যুক্ত হৈ ইহুদীসকলৰ সৈতে সহ অধিকাৰী, এক শৰীৰৰ সদস্য আৰু প্ৰতিজ্ঞাত সহভাগী হয়। ঈশ্বৰে নিজৰ পৰাক্ৰম কাৰ্য সাধন কৰি মোক যি অনুগ্ৰহ দিলে, ঈশ্বৰৰ সেই বিশেষ অনুগ্ৰহ দানৰ ফলত শুভবাৰ্তাৰ প্ৰচাৰ কৰাৰ কাৰণে মই এজন দাস হলো। ঈশ্বৰৰ পবিত্ৰ লোকসকলৰ মাজত মই অতি নগণ্যতকৈও নগণ্য, তথাপি ঈশ্বৰে মোক এই বৰ দান কৰিলে যাতে মই খ্ৰীষ্টত থকা ধাৰণাটিত সম্পদৰ শুভবাৰ্তা অনা ইহুদীসকলৰ ওচৰলৈ গৈ ঘোষণা কৰোঁ আৰু সকলো বস্তুৰে সৃষ্টিকৰ্তা ঈশ্বৰৰ নিগুঢ় পৰিকল্পনাৰ কথা সকলোকে জনাওঁ। এই নিগুঢ় সত্য পূৰ্বকালৰে পৰা ঈশ্বৰৰ দ্বাৰা গুপ্ত আছিল। ঈশ্বৰৰ ইচ্ছা এই যেন মণ্ডলীৰ যোগেৰে স্বৰ্গীয় স্থানবোৰত আধিপত্য আৰু ক্ষমতাপ্ৰাপ্ত শাসনকৰ্তাসকলৰ ওচৰত ঈশ্বৰৰ জ্ঞান জনোৱা হয়, যাতে তেওঁ আমাৰ খ্ৰীষ্ট যীশুত নিজৰ অনন্তকালৰ পৰিকল্পনা অনুসাৰে কাৰ্য কৰিলে। খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই আমি সাহস আৰু দৃঢ়প্ৰত্যয়েৰে সত্য ঈশ্বৰৰ সন্মুখলৈ আহিব ক্ষমতা পালোঁ। গতিকে মোৰ নিবেদন এই যে আপোনালোকৰ কাৰণে মই ক্লেশ ভোগ কৰিছোঁ বাবে আপোনালোক যেন নিৰুৎসাহ নহয়। সেই সকলোবোৰ আপোনালোকৰ গৌৰৱৰ বাবেই হৈছে। এইকাৰণে মই পিতৃৰ ওচৰত আঁঠু লৈছোঁ। সেই পিতৃৰ পৰাই স্বৰ্গত আৰু পৃথিৱীত থকা প্ৰত্যেক পৰিয়ালে নাম পাইছে। তেওঁৰ পৰাই সকলো প্ৰাণীক সৃষ্টি কৰা হৈছে। ঈশ্বৰে নিজৰ প্ৰতাপৰ ধন অনুসাৰে এনে শক্তি আপোনালোকক দান কৰক যাতে তেওঁৰ আত্মাৰ দ্বাৰাই আপোনালোকৰ আন্তৰিক পুৰুষ শক্তিশালী হয়। বিশ্বাসৰ দ্বাৰাই আপোনালোকৰ হৃদয়বোৰত খ্ৰীষ্ট নিবাস কৰক যাতে আপোনালোক তেওঁৰ প্ৰেমৰ ভিত্তিমূলত শিপা ধৰি দৃঢ় হয়, যাতে আপোনালোক আৰু ঈশ্বৰৰ সকলো পবিত্ৰ লোকসকলে যেন খ্ৰীষ্টৰ প্ৰেমৰ গভীৰতা, উচ্চতা, দৈৰ্ঘ্যতা আৰু বিস্তাৰতা বুজি পাব পাৰে। খ্ৰীষ্টৰ অদ্বিতীয় মহান প্ৰেম যেন আপোনালোকে উপলব্ধি কৰিব পাৰে, যাতে ঈশ্বৰৰ সকলো পৰিপূৰ্ণতাৰে আপোনালোক পূৰ্ণ হ'ব। আমাৰ হৃদয়ত ঈশ্বৰৰ যি শক্তিয়ে কাৰ্য কৰে, তেওঁ সেই শক্তি অনুসাৰে আমি যি যাচনা কৰোঁ বা চিন্তা কৰোঁ তাতকৈও অধিক বেছি কৰিব পাৰে। মণ্ডলীত আৰু খ্ৰীষ্ট যীশুৰ যুগে যুগে সদা সৰ্বদাই তেওঁৰ এই মহিমা হওক। আমেন।